Θεία Ακαχμπανή. বাতৰি পঢ়িছো দলি দেৱীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য 100% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে কথা পাতে আৰু গ্লেচিয়েল হ্ৰদৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অংশত সৃষ্টি হোৱা বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। ৰসায়নবিদ মুংগি জি বাৱেংগি, লুইছ ই ব্ৰুচ আৰু এলেক্সি আই এছিমোভলৈ 2023 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আৰু ভাৰতে এছিয়ান গেমছত বৰ্তমানলৈকে 17টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 80টা পদক লাভ কৰিছে। চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য 100% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজসাহায্য বৰ্তমানৰ 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটে লগতে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে 1956 চনত আন্তঃৰাজ্যিক নদী জলবিবাদ আইনৰ অধীনত দ্বিতীয় কৃষ্ণা জলবিবাদ ন্যায়াধীকৰণৰ প্ৰসংগত চৰ্তত অনুমোদন জনাইছে বুলি শ্ৰীঠাকুৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই বিবাদ নিষ্পত্তিৰ ফলত দুয়োখন ৰাজ্যৰ বাবে বিকাশৰ নতুন দ্বাৰ মুকলি হ'ব। তেওঁ লগতে কয় যে চৰকাৰে তেলেংগানাত চমক্কা চৰক্কা জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্যে 2009 চনৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আইনৰ সংশোধনৰ প্ৰস্তাৱত অনুমোদন দিছে। 889 কোটিৰো অধিক টকা ব্যয়েৰে মুলুগু জিলাত এই বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। নতুন বিশ্ববিদ্যালয়খনে কেৱল ৰাজ্যখনক উচ্চ শিক্ষাৰ প্ৰসাৰ আৰু গুণগত মান উন্নত কৰাই নহয় বৰং ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ৰ হিতাৰ্থে জনজাতীয় কলা সংস্কৃতি তথা পৰম্পৰাগত জ্ঞান প্ৰণালীৰ বিষয়ে গৱেষণাৰ সুবিধা প্ৰদান কৰিব। কেন্দ্ৰীয় কেবিনেটে লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বাবে ৰায়তী চত্ৰ নিয়ন্ত্ৰণ 2023, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ ৰায়তী চত্ৰ নিয়ন্ত্ৰণ 2023 আৰু লাক্ষাদ্বীপ ৰায়তী চত্ৰ নিয়ন্ত্ৰণ 2023 সন্দৰ্ভত অধ্যাদেশ জাৰিৰো প্ৰস্তাৱত অনুমোদন দিছে। এই অধ্যাদেশৰ ফলত কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত স্বত্বাধিকাৰী আৰু ভাৰাতীয়া উভয়ৰে হিত আৰু অধিকাৰ সন্তুলিত কৰি জবাবদিহি আৰু স্বচ্ছ ব্যৱস্থাৰ বাবে আইনী পৰিকাঠামো প্ৰৱৰ্তন কৰিব পৰা যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ যোধপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইটামান উন্নয়নমূলক প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এনে প্ৰকল্পৰ ভিতৰত স্থলপথ, ৰেলপথ, আকাশীপথ, স্বাস্থ্যসেৱা আৰু উচ্চ শিক্ষা খণ্ডৰ প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ আধাৰশিলা স্থাপন আৰু আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এনে প্ৰকল্পৰ উল্লেখযোগ্য কেইটামান হ'ল যোধপুৰত স্থাপন কৰিবলগীয়া সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, এইমছৰ 350খন বিছনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয়, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান, পিএম অগ্নিমৰ অধীনত ৰাজ্যখনৰ ভিন ভিন স্থানত স্থাপন কৰিবলগীয়া 7টা সংকটকালীন পৰিচৰ্যা কেন্দ্ৰ আৰু 480 কোটি টকা ব্যয় সাপেক্ষ যোধপুৰ বিমান বন্দৰত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক টাৰ্মিনেল ভৱন। এই ভ্ৰমণকালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত নতুনকৈ আৰম্ভ কৰিবলগীয়া 3খন ৰেলগাড়ীৰ সেৱাও আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই ৰেলগাড়ী কেইখনৰ ভিতৰত এখন ঐতিহ্য শ্ৰেণীৰ ৰেলগাড়ীও থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি মধ্যপ্ৰদেশৰ জবলপুৰত 12,600 কোটি টকাতকৈ অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেইটামানৰ আধাৰশিলা স্থাপন কৰিব। এনে প্ৰকল্পসমূহৰ ভিতৰত ৰেলপথ, স্থলপথ, গেছ পাইপলাইন, বাসগৃহ আৰু খোৱাপানীৰ সৈতে জড়িত ভালেমান প্ৰকল্প আছে। ৰাজ্যখনৰ ইন্দোৰত ৰূপায়ণ কৰিবলগীয়া লঘু গৃহ প্ৰকল্পই প্ৰধানমন্ত্ৰীৰ সকলোৰে বাবে বাসগৃহৰ লক্ষ্য পূৰণৰ দিশত শক্তিশালী বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত প্ৰায় 128 কোটি টকা ব্যয় সাপেক্ষ ৰূপায়ণ কৰিবলগীয়া এই আঁচনিয়ে 1,000তকৈও অধিক সংখ্যক উপভোক্তা পৰিয়ালক উপকৃত কৰিব। ছিকিমত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত গ্লেচিয়েল হ্ৰদ, লুনাক হ্ৰদ আৰু তিষ্টা নৈৰ অৱবাহিকাকে ধৰি জলাশয়সমূহত আকস্মিকভাৱে জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনৰ ভালেমান ঠাই আজি নিচেই পুৱাতে বানৰ কবলত পৰিছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই কথা প্ৰকাশ কৰিছে। আকস্মিকভাৱে হোৱা এই বানৰ ফলত পাচিয়ং জিলা সেনাবাহিনীৰ 23 গৰাকী জোৱানসহ 59 জন লোক সন্ধানহীন হৈ পৰা বুলি বাতৰি প্ৰকাশ পাইছে। বানৰ ফলত জিলাখনত 5 জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনৰ মংগন, গেংটক, পাচিয়ং আৰু নামচি জিলাৰো ভালেমান ঠাই বানৰ কবলত পৰাৰ ফলত ব্যাপক পৰিমাণৰ ক্ষতি হৈছে। এই জিলাকেইখনৰ কেইবাখনো দলং পানীৰ প্ৰবল সোঁতত ভাগি পৰাৰ লগতে বহুসংখ্যক বাসগৃহ বানে উটুৱাই নিছে। গেংটকৰ তিস্তা নৈৰ ওপৰৰ চিংচাম আৰু আদৰ্শগাঁও তথা নামচি জিলা সংযোগী ইমৰেণী আৰু এলডিকাটি দলং বাঢ়নী পানী উটুৱাই নিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে প্ৰভাৱিত এলেকাৰ পৰা 25 জন লোকক উদ্ধাৰ কৰিছে। মংগন জিলাত এখন দলং ধবংসপ্ৰাপ্ত হোৱাৰ ফলত চুংটাঙকে ধৰি ঠায়ে ঠায়ে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। জিলাখনত বানৰ ফলত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 14 জন লোক সন্ধানহীন হৈ আছে। আনহাতে চাংখালাং এলেকাত ডি আৰ ই এফৰ 2 জন শ্ৰমিক সন্ধানহীন হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে। গেংটক জিলাত বানৰ ফলত আৱদ্ধ হৈ পৰা 25 গৰাকী লোকক এছ ডি আৰ এফে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। এই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি মংগন, গেংটক, পাচিয়ং আৰু নামচি জিলাত অহা 8 অক্টোবৰ পৰ্যন্ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ বাবে প্ৰশাসনে নিৰ্দেশ দিছে। ইপিনে নামচি জিলাত বাঢ়নী পানীয়ে 2 জন লোকক উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। জিলাকেইখনত প্ৰভাৱিত লোকৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। শেহতীয়া এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত শিলিগুৰি হৈ পশ্চিমবংগৰ সৈতে ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কমেও 4টা স্থানত ব্যাহত হৈ পৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী এন ডি আৰ এফে কৈছে যে ধাৰাষাৰ বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ পৰিপ্ৰেক্ষিতত ছিকিমত বাহিনীটোৰ কেইবাটাও দল নিয়োগ কৰা হৈছে। এন ডি আৰ এফে প্ৰকাশ কৰা মতে গেংটকত 1টা আৰু ছিকিমৰ দাঁতি কাষৰীয়া পশ্চিমবংগত 2টা দল নিয়োগ কৰা হৈছে। দলকেইটাই বৰ্তমানলৈকে 7 গৰাকী লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে কথা পাতে আৰু গ্লেচিয়েল হ্ৰদৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অংশত সৃষ্টি হোৱা বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী টামাঙক যথাসম্ভৱ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে আৰু প্ৰভাৱিত লোকসকলৰ নিৰাপত্তা আৰু কল্যাণৰ হকে প্ৰাৰ্থনা জনায়। ফ্ৰান্স আমেৰিকীয় ৰসায়নবিদ মুংগী জি বাৱেণ্ডি, আমেৰিকাৰ লুইছ ই ব্ৰুচ আৰু ৰাছিয়াত জন্ম হোৱা এলেক্সি আই ইতিমভক কোৱাণ্টাম বিন্দু আৱিষ্কাৰ আৰু সংশ্লেষণৰ বাবে 2023 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। কোৱাণ্টাম বিন্দু হৈছে অতি ক্ষুদ্ৰ কণিকা। এই কণাসমূহৰ আকাৰে এইসমূহৰ বৈশিষ্ট্য নিৰ্ণয় কৰে। এই আৱিষ্কাৰে কিউ LED টেলিভিশ্যন আৰু LED লেম্পৰ প্ৰযুক্তিৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বৰঙণি আগবঢ়াইছে। এই কণাসমূহে সজীৱ ৰং সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নবেল পুৰস্কাৰৰ আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি নেনো প্ৰযুক্তিবিদ্যাৰ এই অতি ক্ষুদ্ৰ কণিকাসমূহে চিকিৎসকসকলক শৈল্য চিকিৎসাৰ সময়ত সহায় কৰাৰ লগতে অন্যান্য বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষৰ জেভলিন থ্ৰত নীৰজ চোপ্ৰাই সোণৰ পদক আৰু কিশোৰ জেনাই ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ 800 মিটাৰ দৌৰৰ ফাইনেলত হাৰ্মিলন বেইনছে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ 5000 মিটাৰ দৌৰ প্ৰতিযোগিতাৰ ফাইনেলত অবিনাশ চেবেলে ৰূপৰ পদক অৰ্জন কৰিছে। তদুপৰি মহিলাৰ 4x400 মিটাৰ ৰিলে দৌৰত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ওজাচ দেউতুৰাই যুটীয়ে সোণৰ পদক অৰ্জন কৰিছে। তেওঁলোকে এই শাখাৰ কম্পাউণ্ড মিক্স টীম চূড়ান্ত প্ৰতিযোগিতাত কোৰিয়া গণতন্ত্ৰৰ প্ৰতিদ্বন্দ্বীক 159-158 ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত লাভলীনা বৰগোহাঁয়ে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে 57 কিলোগ্ৰাম শাখাত পাৰ্বিন হুদাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতৰ অভৰ সিং আৰু অনাহত সিঙে স্কোৱাছৰ মিক্সড শিতানত মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। মিক্স ডাবলছৰ ছেমি ফাইনেলত দীপিকা পল্লিকাৰ আৰু হৰিন্দৰ পাল সিঙে হংকঙৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। স্কোৱাছৰ পুৰুষৰ একক শাখাত সৌৰভ ঘোষালে চীনৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ এবাৰৰ এছিয়ান গেমছত বৰ্তমানলৈকে 17টা সোণ, 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসহ মুঠ 80টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাৰ 4ৰ্থ স্থানত আছে। চৰকাৰে উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ ৰাজ সাহায্য 100 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতে কথা পাতে আৰু গ্লেচিয়েল হ্ৰদৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অংশত সৃষ্টি হোৱা বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়। ৰসায়নবিদ মংগী জি বাৱেণ্ডি, লুইছ ই ব্ৰুচ আৰু এলেক্সি আই ইতিমভলৈ 2023 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আৰু ভাৰতে এছিয়ান গেমছত এতিয়ালৈকে 17টা সোণ 31টা ৰূপ আৰু 32টা ব্ৰঞ্জসমূহ 80টা পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।